দ্বিতীয় বংশাৱলী একৈশ অধ্যায়। যোৰাম আৰু অহজিয়াৰ ৰাজত্ব। পাছত যিহোচাফতে তেওঁ পূৰ্বপুৰুষসকলৰ সৈতে নিদ্ৰিত হোৱাত দাউদৰ নগৰত তেওঁ পূৰ্বপুৰুষসকলৰ লগতে তেওঁক মৈদাম দিয়া হ'ল। তাতে তেওঁ পুত্ৰ যিহোৰাম তেওঁ পদত ৰজা হ'ল। অজৰিয়া জিহিয়েল, জখৰীয়া অজৰিয়া, মিখাইল আৰু ছফটিয়া নামেৰে যিহোচাফতৰ পুত্ৰ যিহোৰামৰ কেইবাজনো ভায়েক আছিল। তেওঁলোক আটাইকেইজনেই ইজৰাইলৰ ৰজা যিহোচাফতৰ পুত্ৰ আছিল। তেওঁলোকৰ পিতৃয়ে প্ৰতিজনকে অধিক সম্পত্তি অৰ্থাৎ ৰূপ, সোণ, বহুমূল্য বস্তু আৰু যিহুদা দেশত থকা সুসজ্জিত গড়েৰে আবিদ নগৰবোৰ দান কৰিছিল। কিন্তু যিহোৰাম তেওঁৰ জ্যেষ্ঠ পুত্ৰ হোৱাৰ বাবে তেওঁক তেওঁৰ ৰাজসিংহাসন দিলে। যেতিয়া যিহোৰামে নিজৰ পিতৃসিংহাসনত ৰাজত্ব কৰি নিজকে বলৱান ৰজাৰূপে প্ৰতিষ্ঠা কৰি ল'লে, তেতিয়া তেওঁ নিজৰ আটাইকেইজন ভাইক আৰু ইজৰাইলৰ কেইবাজনো অধ্যক্ষক তৰোৱালেৰে বধ কৰিছিল। যিহোৰামে ৰাজত্ব আৰম্ভ কৰাৰ সময়ত তেওঁ বয়স 32 বছৰ আছিল আৰু তেওঁ জেৰুচালেমত 8 বছৰলৈ ৰাজত্ব কৰিছিল। তেওঁ আহাবৰ বংশৰ নিচিনাকৈ ইজৰাইলৰ ৰজাসকলৰ পথত চলিছিল, কিয়নো তেওঁ আহাবৰ জীয়েকক তেওঁৰ পত্নীৰূপে লৈছিল আৰু তেওঁ জিহুৱাৰ দৃষ্টিত কেৱল কু আচৰণ কৰিছিল। তথাপিও দাউদৰ লগত জিহুৱাই কৰা নিয়ম চুক্তিৰ কাৰণে জিহুৱাই দাউদৰ বংশক বিনষ্ট নকৰিলে। তেওঁক আৰু তেওঁৰ সন্তানসকলক চিৰকাললৈকে এক জীৱন দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছিল। তেওঁৰ ৰাজত্বৰ সময়ত ইদুমীয়া লোকসকলে যিহুদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি নিজৰ ওপৰত এজন ৰজা পাতি লৈছিল। তেতিয়া যিহোৰামে তেওঁৰ সেনাপতিসকলৰ সৈতে সকলো ৰথ লগত লৈ যাত্ৰা কৰিলে। তাতে তেওঁ ৰাতিয়ে উঠি তেওঁক আৰু তেওঁৰ ৰথৰ সেনাপতিসকলক বেৰি ধৰা ইদুমীয়াসকলক প্ৰহাৰ কৰিলে। এইদৰে ইদুমীয়াসকল আজিলৈকে যিহুদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি সদায় বিদ্ৰোহ কৰি থাকিল। সেই একে সময়তে লিবনায়ো তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ আচৰণ কৰিলে, কিয়নো যিহোৰামে তেওঁ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিছিল। আনকি যিহোৰামে যিহুদাৰ পৰ্বতসমূহত পবিত্ৰ ঠাইবোৰ স্থাপন কৰিলে। তেওঁ জেৰুচালেম নিবাসীসকলক বিবিচাৰ কৰালে। এইদৰে তেওঁ যিহুদাক অপথে নিলে। পাছত যিহোৰামলৈ এলিয়া ভাৱবাদীৰ পৰা এখন পত্ৰ আহিল। তাত এইদৰে কৈছিল, তোমাৰ ওপৰ পিতৃ দাউদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, তুমি তোমাৰ পিতৃ যিহোচাফতৰ পথত বা যিহুদাৰ আশা ৰজাৰ পথত নচলিলা, কিন্তু ইজৰাইলৰ ৰজাসকলৰ পথত চলিলা আৰু আহাবৰ বংশই কৰা নিচিনাকৈ যিহুদাক আৰু জেৰুচালেমৰ নিবাসীসকলক বিবিচাৰ দৰে আচৰণ কৰিবলৈ দিলা। আৰু তোমাতকৈ উত্তম তোমাৰ পিতৃবংশৰ যি ভাইসকল তেওঁলোককো তৰোৱালেৰে বধ কৰিলা। চোৱা, এইকাৰণে যিহুৱাই তোমাৰ প্ৰজা, তোমাৰ সন্তানসকলক, তোমাৰ পত্নীসকলক আৰু তোমাৰ সকলো সম্পত্তি এটা ভয়ংকৰ মহামাৰীৰে আঘাত কৰিব। তুমি নিজেও নাৰীৰ ৰোগত দিনে দিনে অতিক্ষয় বেদনা পাবা। শেষত সেই ৰোগতেই তোমাৰ নাৰী ভুৰু ওলাই পৰিব। যিহুৱাই যিহোৰামৰ অহিতে পলেষ্টিয়া আৰু কুছিয়াৰ ওচৰত থকা আৰবীয়া লোকসকলৰ মন উচতাই পেলালে। তাতে তেওঁলোকে যিহুদাৰ বিৰুদ্ধে আহি গড় ভংগ কৰি ৰাজগৃহত পোৱা সকলো সম্পত্তিবোৰ লৈ গ'ল। আনকি তেওঁলোকে তেওঁৰ পুত্ৰসকল আৰু লগতে তেওঁৰ পত্নীসকলকো লৈ গ'ল। তাতে তেওঁ কনিষ্ঠ পুত্ৰ যিহুৱা হজৰ বাহিৰে তেওঁ এটাও পুত্ৰ অৱশিষ্ট নাথাকিল। এই সকলো ঘটনাৰ পাছত সুস্থ কৰিব নোৱাৰা নাৰীৰ ৰোগেৰে যিহুৱাই তেওঁক আঘাত কৰিলে। তাতে কালক্ৰমে 2 বছৰৰ পাছত তেওঁ নাৰী ভুৰু সেই ৰোগত ওলাই পৰিল আৰু তেওঁ অতিশয় যাতনাৰে মৃত্যু হ'ল। তেওঁ পূৰ্বপুৰুষসকলৰ কাৰণে যেনেকৈ সুগন্ধি বস্তু জ্বলাইছিল, তেনেকৈ তেওঁ প্ৰজাসকলে তেওঁৰ কাৰণে নকৰিলে। তেওঁ 32 বছৰ বয়সত ৰাজত্ব আৰম্ভ কৰিছিল। তেওঁ জেৰুচালেমত 8 বছৰ ৰাজত্ব কৰিছিল। তেওঁ মৃত্যু হোৱাত কাৰো মনত দুখ নালাগিল। লোকসকলে তেওঁক দাউদৰ নগৰত মৈদাম দিলে, কিন্তু ৰজাসকলৰ ৰাজকীয় মৈদামৰ ঠাইত নিদিলে।